পিকচাৰ 24 আমি খান চাব নতুন জনম হোৱা। এক ৰাতি নেম শিখা মানুহ নাম নিকোডিমাছ যীশুৰ লগতে আহিছে ঈশ্বৰ লগা কথা খান জানিবলে। যীশু তাই কি কৈছে, কোন হৈলিবি ঈশ্বৰ লগা পৰল হবলে মন হোৱা খান দিয়ক, নতুন জীৱন লাগে আমাক, নিজৰ কে পতলি হবলে শক্তি নাই। ঈশ্বৰ লগা পবিত্ৰ আত্মাহি আমাক কে নতুন জীৱন জুতিব পাৰে। কেতিয়া আমাক ঈশ্বৰ লগা পিছতে পেৰাই যায় আমাক নতুন মানুহ হৈ যায়।